এতিয়াৰ বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ইৰাণ আৰু ইজৰাইলৰ মাজৰ সংঘাত দুয়োখন দেশৰ আক্ৰমণ প্ৰত্যাক্ৰমণেৰে অব্যাহত আছে। সমগ্ৰ দেশে আজি ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ পুণ্যতিথিত শ্ৰদ্ধা জ্ঞাপন কৰিছে। 1985 চনত এয়াৰ ইণ্ডিয়াৰ কনিষ্ক বোমা বিস্ফোৰণৰ আজি 4 দশক পূৰ্তি উপলক্ষে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আক্ৰমণত নিহত লোকসকলৰ প্ৰতি শ্ৰদ্ধা জনাইছে। অসমৰ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে আজি ইয়াৰ 74 সংখ্যক প্ৰতিষ্ঠা বাৰ্ষিকী পালন কৰিছে। আৰু হেডিংলি টেষ্টৰ আজি চতুৰ্থ দিনা ভাৰতে কালি তৃতীয় দিনা সংগ্ৰহ কৰা 90 ৰাণৰ পৰা পুনৰ খেল আৰম্ভ কৰিব। ইৰাণ আৰু ইজৰাইলৰ মাজৰ সংঘাত দুয়োখন দেশৰ আক্ৰমণ প্ৰত্যাক্ৰমণেৰে অব্যাহত আছে। আমেৰিকা আৰু ইজৰাইলে ইৰাণৰ ওপৰত যুটীয়া আক্ৰমণ চলোৱাৰ পাছত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনীয়ে ইজৰাইলৰ বিৰুদ্ধে প্ৰত্যাক্ৰমণ অব্যাহত থাকিব বুলি ঘোষণা কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত তেওঁ কয় যে ইজৰাইলে এটা ডাঙৰ ভুল কৰিলে। ইতিমধ্যে ইৰাণৰ কৰ্তৃপক্ষসমূহে আমেৰিকাই প্ৰাৰম্ভিক প্ৰকল্পসমূহত আক্ৰমণ সংঘটিত কৰাৰ সবিশেষ বুজ লৈ আছে। আমেৰিকাই যুঁজাৰু বিমানেৰে ইৰাণৰ পাৰমাণৱিক শক্তি প্ৰকল্প ফৰ্ডু, নাটানজ আৰু এছফাহানত আক্ৰমণ সংঘটিত কৰাৰ পাছত ইৰাণৰ সংসদে সৰ্বসন্মতভাৱে জাহাজেৰে তেল আৰু গেছ পৰিবহণ কৰা হৰ্মুজৰ বিশ্বৰ অন্যতম জলপথটো বন্ধ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। অৱশ্যে ইৰাণৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদে এই বিষয়টো সন্দৰ্ভত এতিয়ালৈকে অনুমোদন দিয়া নাই। আন্তঃৰাষ্ট্ৰীয় বজাৰত ইতিমধ্যে তেলৰ মূল্য বৃদ্ধি হৈছে। ইয়াৰ ফলত আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰতি বেৰেল তেলৰ বিনিময়ত 100 মাৰ্কিন ডলাৰলৈকে তেলৰ মূল্য বৃদ্ধি হ'ব বুলি আশংকা কৰা হৈছে। উল্লেখযোগ্য যে হৰ্মুজ প্ৰণালীৰ জৰিয়তে বিশ্বৰ 20% তেল আৰু প্ৰাকৃতিক গেছ আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ ৰপ্তানি কৰা হয়। ইতিমধ্যে আমেৰিকাৰ প্ৰতিৰক্ষা বাহিনীয়ে অঞ্চলটোৰ নিৰাপত্তা ব্যৱস্থা অধিক বৃদ্ধি কৰিছে। পেণ্টাগন মহলে জানিবলৈ দিছে যে বিশ্বৰ শক্তি সুৰক্ষা আৰু আৰ্থিক সুস্থিৰতা অব্যাহত ৰখাৰ স্বাৰ্থত এই প্ৰণালীটো মুকলি কৰাৰ বাবে বিশেষ প্ৰস্তুতি চলাইছে। ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাগাছিয়ে আলোচনাৰ বাবে আজি মস্কোত উপস্থিত হৈছে। আমেৰিকাই আক্ৰমণ চলোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন আৰু অন্যান্য শীৰ্ষ বিষয়াৰ সৈতে আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয় সন্দৰ্ভত আলোচনা কৰাৰ সম্ভাৱনা আছে। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ গুটাৰেছে নিউয়ৰ্কত থকা ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত নিৰাপত্তা পৰিষদৰ এখন বিশেষ জৰুৰী বৈঠকত শান্তি স্থাপনৰ বাবে আহ্বান জনাইছে। আমেৰিকাই ইৰাণৰ প্ৰাৰম্ভিক প্ৰকল্পসমূহত আক্ৰমণ চলোৱাৰ পাছত সংঘাতজৰ্জৰ পৰিস্থিতিৰ তাৎক্ষণিকভাৱে অৱসান ঘটোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। নিৰাপত্তা পৰিষদৰ জৰুৰী বৈঠকত ৰাছিয়া আৰু চীনে তাৎক্ষণিক আৰু নিঃচৰ্তভাৱে যুদ্ধৰ অৱসান ঘটোৱাৰ বাবে এটা প্ৰস্তাৱ দাখিল কৰে। নিৰাপত্তা পৰিষদত ইৰাণৰ প্ৰতিনিধি আমিৰ ছৈয়দ ইৰাবানীয়ে কয় যে তেহৰাণে আমেৰিকাৰ আগ্ৰাসী আক্ৰমণৰ বিৰুদ্ধে প্ৰত্যুত্তৰ দিব। ৰাষ্ট্ৰসংঘৰ ইজৰাইলৰ প্ৰতিনিধি ডেনি ডেননে কয় যে বিশ্বক সুৰক্ষিত অঞ্চল হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যেৰে আমেৰিকাই আক্ৰমণ চলাইছিল। ৰাছিয়াৰ প্ৰতিনিধি ভাছিলি নেবেনজাই প্ৰকাশ কৰে যে আমেৰিকাই কূটনীতিৰ বিষয়ত কোনোধৰণৰ আগ্ৰহ প্ৰকাশ নকৰে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে বৰ্তমান ইৰাণৰ নেতৃত্বৰ দেশখন পুনৰ গঢ়ি তোলাৰ সামৰ্থ নাই বুলি প্ৰশ্ন উত্থাপন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে যদি বৰ্তমানৰ ইৰাণৰ শাসনকৰ্তাৰ দেশখন গঢ়ি তোলাৰ সামৰ্থ নাই তেতিয়া নেতৃত্বৰ পৰিৱৰ্তন হোৱা উচিত। অষ্ট্ৰেলিয়াৰ বৈদেশিক মন্ত্ৰী পেনি ৱঙে আমেৰিকাই ইৰাণৰ ওপৰত আক্ৰমণ চলোৱাৰ সিদ্ধান্তক সমৰ্থন জনাইছে। তেওঁ লগতে এই পৰিস্থিতিৰ অৱসান হোৱা আৰু কূটনৈতিক বাৰ্তালাপ আৰম্ভ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সমগ্ৰ দেশে আজি ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ পুণ্যতিথিত শ্ৰদ্ধা জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি সামাজিক মাধ্যমৰ বাৰ্তাত কয় যে ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ অতুলনীয় সাহস আৰু দেশৰ অখণ্ডতা ৰক্ষাৰ বাবে কৰা প্ৰয়াসক সদায় মনত ৰখা হ'ব। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ৰাষ্ট্ৰ নিৰ্মাণত তেওঁ আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদানক সদায় শ্ৰদ্ধাৰে সোঁৱৰা হ'ব। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই নতুন দিল্লীত থকা দলৰ মুখ্য কাৰ্যালয়ত ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে। সংবাদ মাধ্যমৰ আগত শ্ৰীনাড্ডাই কয় যে সমগ্ৰ দেশতে দলৰ কৰ্মকৰ্তাই বিভিন্ন কাৰ্যসূচীৰে তেওঁৰ 72 সংখ্যক মৃত্যুতিথি পালন কৰিছে। ডঃ মুখাৰ্জীৰ অৱদানক শ্ৰদ্ধাৰে সোঁৱৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে কয় যে স্বাধীনতা সংগ্ৰামী আৰু সমাজ সংস্কাৰক ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে জম্মু কাশ্মীৰৰ প্ৰতি বিশেষ মৰ্যাদা প্ৰদান কৰাৰ বিষয়টোৰ বিৰোধিতা কৰিছিল। ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাতা ডঃ মুখাৰ্জীৰ শ্ৰীনগৰ কাৰাগাৰত 1953 চনৰ আজিৰ এই দিনটোতে ৰহস্যজনকভাৱে মৃত্যু ঘটিছিল। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। 1985 চনত এয়াৰ ইণ্ডিয়াৰ কনিষ্ক নামৰ বিমানখনৰ বোমা বিস্ফোৰণত 329গৰাকী নিৰপৰাধী যাত্ৰীৰ মৃত্যুৰ আজি 4 দশক পূৰ্ণ হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে সন্ত্ৰাসবাদীৰ এই আক্ৰমণত নিহত লোকসকলৰ প্ৰতি আজি গভীৰ শ্ৰদ্ধা নিবেদন কৰিছে। এটা বাৰ্তাত শ্ৰীজয়শংকৰে কয় যে এয়া আছিল সন্ত্ৰাসবাদীৰ এক অন্যতম বৰ্বৰ আক্ৰমণ। উল্লেখযোগ্য যে আজিৰ দিনটোতে কানাডাৰ মন্ট্ৰিল চহৰৰ পৰা লণ্ডন হৈ নতুন দিল্লীলৈ যাত্ৰা কৰা এয়াৰ ইণ্ডিয়াৰ 182 বিমানখন আটলাণ্টিক মহাসাগৰৰ ওপৰত মাজাকাশত বিস্ফোৰিত হৈছিল। কানাডাস্থিত খালিস্তানী উগ্ৰপন্থীয়ে সংঘটিত কৰা এই বৰ্বৰ আক্ৰমণত 329গৰাকী নিৰপৰাধী যাত্ৰীৰ মৃত্যুমুখত পৰিছিল। বিমানখনত কানাডা আৰু অন্য বহু দেশৰ লগতে অধিকাংশ যাত্ৰী ভাৰতৰ আছিল। বিমানখনত থকা ভালেসংখ্যক শিশু যাত্ৰীৰ মৃত্যুৰ বিষয়ে উল্লেখ কৰি ডঃ জয়শংকৰে কয় যে সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বিৰুদ্ধে বিশ্ব সম্প্ৰদায়ে কিয় শূন্য সহনশীলতা নীতি গ্ৰহণ কৰিব লাগে সেই কথা এই বৰ্বৰ ঘটনাই সোঁৱৰাই থাকে। কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী ডঃ হৰদীপ সিং পুৰীয়ে নেতৃত্বত 8জনীয়া ভাৰতীয় প্ৰতিনিধিৰ এটা দলে কনিষ্ক বোমা বিস্ফোৰণত নিহত লোকসকলৰ প্ৰতি আয়াৰলেণ্ডৰ আখকিষ্টা মেমৰিয়েলত শ্ৰদ্ধা জ্ঞাপন কৰে। আয়াৰলেণ্ডৰ প্ৰধানমন্ত্ৰী মিখাইল মাৰ্টিন আৰু কানাডাৰ ৰাজহুৱা সেৱা দপ্তৰৰ মন্ত্ৰী গেৰী আনন্দ চাংগেৰীয়েও নিহতসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। অসমৰ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে আজি ইয়াৰ প্ৰতিষ্ঠাৰ 76 সংখ্যক দিৱস পালন কৰিছে। কাৰ্বি পৰিষদৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি ডিফুচৰৰ চাৰ্চিং টেৰণ লাংকুব হাবে টাউন হলত পুৱা প্ৰতিষ্ঠা দিৱসৰ মূল কাৰ্যসূচী অনুষ্ঠিত হয়। কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ ৰাজুতীশৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। কাৰ্বি জনগোষ্ঠীক আগুৱাই নিয়া আৰু কাৰ্বি পৰিষদৰ প্ৰতিষ্ঠাতা অৱদান আগবঢ়োৱা প্ৰয়াত ব্যক্তিসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে এই অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানত বিধায়ক ৰূপ সিং টেৰং আৰু কাৰ্বি ৰজা লাংসিং ৰংহাঙো উপস্থিত থাকে। আঞ্চলিক সহযোগিতাৰ নিদৰ্শনস্বৰূপ ভাৰতে আম্মানৰ পৰা নতুন দিল্লীলৈ চলাচল কৰা বিমানত ইজৰাইলৰ পৰা ঘৰলৈ উভতি আহিব বিচৰা শ্ৰীলংকাৰ নাগৰিকসকলৰ বাবেও আসনৰ ব্যৱস্থা কৰিছে। ইজৰাইলত অৱস্থিত শ্ৰীলংকাৰ দূতাবাসে এই কথা সদৰি কৰিছে। তেল আভিভৰ পৰা আম্মানলৈ যাত্ৰীসকলে অহাৰ বাবে বিনামূলীয়া পৰিবহণ ব্যৱস্থাৰ লগতে দিল্লীলৈ বিমানৰ ব্যৱস্থা কৰা হৈছে। নতুন দিল্লীৰ পৰা কলম্বোলৈ যোৱা বিমানৰ ব্যৱস্থা নিজে কৰিব লাগিব। ইয়াৰ বাবে ইজৰাইলত থকা শ্ৰীলংকাৰ দূতাবাসত আজি আৰু কাইলৈ পঞ্জীয়ন মুকলি কৰা হৈছে। ইজৰাইলত থকা শ্ৰীলংকাৰ ৰাষ্ট্ৰদূত নিৰ্মল বান্দৰাই শ্ৰীলংকাৰ নাগৰিকসকলক সাম্প্ৰতিক যুদ্ধৰ পৰিপ্ৰেক্ষিতত ইজৰাইল চৰকাৰে জাৰি কৰা সুৰক্ষা সম্পৰ্কীয় নীতি নিৰ্দেশনাসমূহ মানি চলিবলৈ অনুৰোধ কৰিছে। শ্ৰীলংকাৰ ৰাষ্ট্ৰদূতগৰাকীয়ে ইজৰাইলী বাহিনীৰ লগতে আমেৰিকান বাহিনীয়েও সন্মিলিত আক্ৰমণ চলোৱাৰ পৰিপ্ৰেক্ষিতত ইৰাণ অধিক আক্ৰমণাত্মক হোৱাৰ আশংকা প্ৰকাশ কৰিছে। ইয়াৰ পূৰ্বে ভাৰতে অপাৰেচন সিন্ধুৰ জৰিয়তে শ্ৰীলংকা আৰু নেপালৰ নাগৰিকসকলক ইজৰাইলৰ পৰা ঘৰলৈ উভতি অহাৰ ক্ষেত্ৰত সহায় সমৰ্থন আগবঢ়াই আহিছে। এই পদক্ষেপে দুৰ্যোগৰ সময়ত আঞ্চলিক সহযোগিতা আগবঢ়োৱাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতা পুনৰ প্ৰতিপন্ন কৰিছে। হেডিংলি টেষ্টৰ আজি চতুৰ্থ দিনা ভাৰতে কালি তৃতীয় দিনা সংগ্ৰহ কৰা 90 ৰাণৰ পৰা পুনৰ খেল আৰম্ভ কৰিব। কালি দিনান্তত কে এল ৰাহুলে 47 ৰাণ আৰু অধিনায়ক শুভমন গিলে 6 ৰাণ কৰি বেট ধৰি আছিল। ইয়াৰ পূৰ্বে ইংলেণ্ডে ভাৰতৰ প্ৰথম ইনিংছৰ 471 ৰাণৰ প্ৰত্যুত্তৰত আটাইকেইটা উইকেট হেৰুৱাই 465 ৰাণ সংগ্ৰহ কৰে। ফলত ভাৰতে খেলখনত প্ৰথম ইনিংছত মাত্ৰ 6 ৰাণৰ অগ্ৰগতি লাভ কৰে। বৰষুণৰ বাবে কালিৰ খেল কিছু সময় পূৰ্বে সামৰিব লগা হৈছিল। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ইৰাণ আৰু ইজৰাইলৰ মাজৰ সংঘাত দুয়োখন দেশৰ আক্ৰমণ প্ৰতিআক্ৰমণেৰে অব্যাহত আছে। সমগ্ৰ দেশে আজি ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ পুণ্যতিথিত শ্ৰদ্ধা জ্ঞাপন কৰিছে। 1985 চনত এয়াৰ ইণ্ডিয়াৰ কনিষ্ক বোমা বিস্ফোৰণৰ আজি 4 দশক পূৰ্তি উপলক্ষে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আক্ৰমণত নিহত লোকসকলৰ প্ৰতি শ্ৰদ্ধা জনাইছে। অসমৰ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে আজি ইয়াৰ 76 সংখ্যক প্ৰতিষ্ঠা বাৰ্ষিকী পালন কৰিছে আৰু হেডিংলি টেষ্টৰ আজি চতুৰ্থ দিনা ভাৰতে কালি তৃতীয় দিনা সংগ্ৰহ কৰা 90 ৰাণৰ পৰা পুনৰ খেল আৰম্ভ কৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি 3 বজাত শুনিবলৈ পাব।